এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ উজনি অসমৰ বাতৰিৰ সৈতে মই মৰমী কাশ্যপ। মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শর্মায় কালি গুৱাহাটীৰ শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত এটা অনুষ্ঠানত চাহ জনজাতি আৰু আদিবাসী সম্প্ৰদায়ৰ 377গৰাকী টেট তথা নিযুক্তি পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীক নিযুক্তিপত্ৰ প্ৰদান কৰে। অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে চাহ বাগিচাৰ ছাত্ৰ ছাত্ৰীসকলক শিক্ষাৰ দিশত আগবঢ়াই লৈ যোৱাৰ উদ্দেশ্যে এতিয়ালৈকে 100খন উচ্চ মাধ্যমিক বিদ্যালয় স্থাপন কৰা হৈছে আৰু জানুৱাৰীত আৰু 100খন এনে বিদ্যালয় স্থাপন কৰা হ'ব। ইয়াৰ পৰৱৰ্তী সময়ত চাহবাগিচা অঞ্চলসমূহত উচ্চতৰ মাধ্যমিক বিদ্যালয় স্থাপনৰ বাবে ৰাজ্যৰ শিক্ষা বিভাগে পৰিকল্পনা কৰাৰ কথা মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। কালি অনুষ্ঠানতে 2025-26 বৰ্ষত উচ্চতৰ মাধ্যমিক প্ৰথম আৰু দ্বিতীয় বৰ্ষৰ দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালৰ ছাত্ৰ ছাত্ৰীক মাচুল ৰেহাই দিয়া 1215খন বিদ্যালয় 21,85,00,000 টকা প্ৰদান কৰা হয়। মাচুল ৰেহাইৰ ফলত ৰাজ্যখনৰ 2,47,568গৰাকী শিক্ষাৰ্থী উপকৃত হৈছে। অনুষ্ঠানত 2025-26 বৰ্ষত স্নাতক পাঠ্যক্ৰমত নামভৰ্তি কৰা দৰিদ্ৰ সীমাৰেখাৰ তলৰ ছাত্ৰ ছাত্ৰীক মাচুল ৰেহাই দিয়া 367খন মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ক 127 কোটি টকা প্ৰদান কৰা হয়। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই ইয়াৰ জৰিয়তে ৰাজ্য চৰকাৰে ৰাজহুৱা শিক্ষা ব্যৱস্থা গতিশীল কৰিবলৈ সমৰ্থ হৈছে বুলি উল্লেখ কৰি কয় যে বৰ্তমান সময়ত কোনো ল'ৰা ছোৱালীয়ে ধনৰ অভাৱত শিক্ষা আধাতে সামৰিবলগীয়া হোৱা নাই। এই ক্ষেত্ৰত অসমে দেশৰ ভিতৰতে শিক্ষাখণ্ডত বিনিয়োগ কৰা এখন অগ্ৰণী ৰাজ্য হিচাপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সমৰ্থ হৈছে বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে।
ৰাজহুৱা শিক্ষানুষ্ঠানত পঢ়া দুখীয়া আৰু মধ্যবিত্ত ছাত্ৰ ছাত্ৰীৰ বাবে এটা সুৰক্ষা চক্ৰ আমি নিৰ্মাণ কৰিছো। আজি কোনো ল'ৰা ছোৱালীয়ে টকাৰ অভাৱত বিদ্যালয় মহাবিদ্যালয়ৰ পৰা আঁতৰি যাবলগীয়া হোৱা নাই আৰু আমি সেই ক্ষেত্ৰত অসমে ভাৰতৰ ভিতৰতে শিক্ষাত বিনিয়োগ কৰা এখন অগ্ৰণী ৰাজ্য হিচাপে আজি আমি নিজকে দাবী কৰিব পৰা অৱস্থাত আহি থিয় হৈছো।
অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ অধ্যক্ষতাত গঠন কৰা উচ্চস্তৰীয় সমিতিৰ প্ৰতিবেদন কাৰ্যকৰীকৰণ সন্দৰ্ভত কাইলৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত ৰাজ্য চৰকাৰ আৰু সদ অসম ছাত্ৰ সন্থাৰ মাজত আলোচনা অনুষ্ঠিত হ'ব। মুখ্যমন্ত্ৰীৰ সৈতে আলোচনাৰ বাবে ইতিমধ্যে সদ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা, সাধাৰণ সম্পাদক সমীৰণ ফুকন আৰু মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্যলৈ পত্ৰ প্ৰেৰণ কৰা হৈছে। কাইলৈ সন্ধিয়া 6 বজাত দিছপুৰৰ লোকসেৱা ভৱনৰ মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ সভাকক্ষত এই আলোচনা অনুষ্ঠিত হ'ব। এই সন্দৰ্ভত ছাত্ৰ সন্থাৰ নেতৃবৃন্দই প্ৰকাশ কৰা অনুসৰি অসম চুক্তিৰ 6 নম্বৰ দফাৰ আধাৰত খিলঞ্জীয়া লোকসকলক সাংবিধানিক ৰক্ষা কবচ প্ৰদানৰ অৰ্থে গঠন কৰা ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা সমিতিৰ প্ৰতিবেদনৰ 67টা বিষয় ৰাজ্যিক মন্ত্ৰীসভাই চিনাক্ত কৰিছিল। ইয়াৰে 40টা বিষয় সম্পূৰ্ণৰূপে অসম চৰকাৰৰ আওতাত, 15টা বিষয় সম্পূৰ্ণৰূপে কেন্দ্ৰীয় চৰকাৰৰ আওতাত আৰু 12টা বিষয় কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ আওতাত পৰে। ইতিপূৰ্বে ৰাজ্য চৰকাৰৰ আওতাত পৰা 38টা বিষয়ত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। কাইলৈ বাকী থকা বিষয়ত আলোচনা কৰা হ'ব। তিনিচুকীয়াত কালি মন্ত্ৰী পীযুষ হাজৰিকাই অৰুণাচল প্ৰদেশৰ মহাদেৱপুৰত বাস কৰা মৰাণ সম্প্ৰদায়ৰ প্ৰতিনিধিৰ সৈতে তেওঁলোকৰ বিভিন্ন দিশ সম্পৰ্কত আলোচনাত মিলিত হয়। এই বৈঠকত জিলাখনৰ মৰাণ আৰু মটক জনগোষ্ঠীৰ ভূমি সম্পৰ্কীয় মূল বিষয়সমূহো আলোচনা কৰা হয়। উল্লেখযোগ্য যে ৰাজ্য চৰকাৰে শেহতীয়াকৈ অসম অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী অঞ্চলত বাস কৰা মৰাণ সম্প্ৰদায়ৰ লোকসকলক জাতিগত প্ৰমাণপত্ৰ প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ইফালে মন্ত্ৰী শ্ৰীহাজৰিকাই কালি অৰুণাচল প্ৰদেশৰ নামচাইত আৰম্ভ হোৱা টাই খামতিসকলৰ নৱবৰ্ষ উৎসৱ পই পি মাও টাইৰ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। অনুষ্ঠানত ভাষণ দি মন্ত্ৰীগৰাকীয়ে দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰীদ্বয়ৰ আন্তৰিক সদিচ্ছাত ৰাজ্য দুখনৰ মাজত থকা সীমা বিবাদ প্ৰায় সমাধান হৈছে বুলি উল্লেখ কৰে। জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে গঠন কৰা সৌমিত্ৰ শইকীয়া এজনীয়া বিচাৰপীঠৰ ন্যায়িক আয়োগত কালি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে শপতনামা দাখিল কৰে। সংগঠনটোৰ হৈ সহকাৰী সাধাৰণ সম্পাদক প্ৰাগজ্যোতিষ বনিয়াই শপতনামা দাখিল কৰে। জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত বৰ্তমানলৈকে মুঠ 26জনে শপতনামাযোগে সাক্ষ্য প্ৰদান কৰিছে। ইপিনে শিল্পীগৰাকীৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত গ্ৰেপ্তাৰ হোৱা মূল অভিযুক্ত শ্যামকানু মহন্ত আৰু মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাসহ 7জন অভিযুক্ত কালি সংশ্লিষ্ট কাৰাগাৰৰ পৰা ভাৰ্চুৱেল মাধ্যমেৰে কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হয়। ইয়াৰ পাছতে আদালতে আটাইকেইজনকে পুনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।